ಭಾರತೀಯ ಆಕಾಶವಾಣಿ এতিয়াৰ বাতৰিৰ সৈতে মই ইভা মহন্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি টুৱেণ্টি শীৰ্ষ সন্মিলনৰ সামৰণি সত্ৰত গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহক উদগনি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদী পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰত ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা চমুকৈ আই বি এছে কেৱল তিনিখন দেশৰ এটা গোটেই নহয় বৰঞ্চ ই তিনিখন মহাদেশ, তিনিখন বৃহৎ গণতন্ত্ৰ আৰু তিনিটা প্ৰধান অৰ্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি অন্ধ্ৰপ্ৰদেশৰ পালাসমুদ্ৰমৰ নেশ্যনেল একাডেমী অব কাষ্টমছ ইনডাইৰেক্ট টেক্সেছ এণ্ড নাৰ্কটিক চমুকৈ নাছিনত অসামৰিক সেৱা বিষয়া প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ দিয়ে আৰু গুৱাহাটীত চলি থকা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে খেল সমাপ্ত হোৱাৰ সময়লৈকে নিজৰ প্ৰথম ইনিংছত এটা উইকেট নেহেৰুৱাকৈ 9 ৰান সংগ্ৰহ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহক উদগনি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদী পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জোহান্সবাৰ্গত আজি জি টুৱেণ্টি নেতৃবৰ্গৰ শীৰ্ষ সন্মিলনৰ তৃতীয় সত্ৰত সকলোৰে বাবে নিৰপেক্ষ আৰু ন্যায়পূৰ্ণ ভৱিষ্যত, গুৰুত্বপূৰ্ণ খনিজ, উপযুক্ত কাৰ্য, কৃত্ৰিম বুদ্ধিমত্তা বিধেয়ত ভাষণ দি তেওঁ কয় যে প্ৰযুক্তি সদায় বিত্তকেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে মানৱতা কেন্দ্ৰিক হ'ব লাগে। ই ৰাষ্ট্ৰীয় পৰ্যায়ৰ হোৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব লাগে আৰু বিশিষ্ট আৰ্হিৰ পৰিৱৰ্তে মুকলি উৎসৰ ওপৰত আধাৰিত হ'ব লাগে। প্ৰধানমন্ত্ৰী মোদীয়ে দীৰ্ঘস্থায়ী বিকাশ, বিশ্বাসযোগ্য বাণিজ্য, নিৰপেক্ষ বিত্ত আৰু সকলোৰে সমৃদ্ধি সুনিশ্চিত কৰিব পৰা ধৰণৰ প্ৰগতিৰ ওপৰতহে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাক বিশ্ববাসীৰ উপকাৰ হোৱাকৈ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ মানৱীয় নিৰীক্ষণ, পাৰদৰ্শিতা, দুৰ্ব্যৱহাৰ প্ৰতিৰোধ, আৰ্হিৰ ক্ষেত্ৰত সুৰক্ষা গ্ৰহণ আদি দিশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত গ্ৰহণৰো পোষকতা কৰে। নতুন দিল্লীত অনুষ্ঠিত জি টুৱেণ্টি সন্মিলনত মেধাৱী লোকৰ আহ যাহৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে স্মৰণ কৰি শ্ৰীমোদীয়ে অনাগত বছৰসমূহত এই ক্ষেত্ৰত গোলকীয় কাঠামো গঢ়ি তুলিবলৈ প্ৰস্তাৱ আগবঢ়ায়। ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা চমুকৈ আই বি এছে কেৱল তিনিখন দেশৰ এটা গোটেই নহয় বৰঞ্চ ই তিনিখন মহাদেশ, তিনিখন বৃহৎ গণতন্ত্ৰ আৰু তিনিটা প্ৰধান অৰ্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। তিনিওখন দেশে উভয় পক্ষৰে বিকাশৰ ক্ষেত্ৰত পৰিপূৰক হোৱাৰ লগতে দীৰ্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত এক নিদৰ্শন দাঙি ধৰিব পাৰে। জোহান্সবাৰ্গত আই বি এছ এৰ নেতৃবৰ্গৰ এখন বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাকৃতিক কৃষি পদ্ধতি, চিৰি অন্ন, দুৰ্যোগ ব্যৱস্থাপনা, সেউজ শক্তি, পৰম্পৰাগত ঔষধ আৰু স্বাস্থ্য সুৰক্ষা আদিৰ দৰে খণ্ডসমূহত সহযোগিতাৰ ক্ষেত্ৰত থকা সম্ভাৱনাৰ বিষয়েও আলোকপাত কৰে। আফ্ৰিকাৰ ভূমিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত জি টুৱেণ্টি সন্মিলনৰ লগতে আয়োজিত এই বৈঠকক শ্ৰীমোদীয়ে অতি সময় উপযোগী বুলি মন্তব্য কৰে। তেওঁ কয় যে একেৰাহে চাৰিবাৰ গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰসমূহে জি টুৱেণ্টি সন্মিলনৰ অধ্যক্ষতা কৰিছে আৰু ইয়াৰে তিনিবাৰেই আই বি এছ এৰ সদস্য ৰাষ্ট্ৰই এই সন্মিলনত অধ্যক্ষতা কৰে। ইয়াৰ জৰিয়তে মানৱকেন্দ্ৰিক বিকাশ, বহুপক্ষীয় সংস্কাৰ আৰু দীৰ্ঘস্থায়ী বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কেইবাটাও মুখ্য পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই ৰাষ্ট্ৰসমূহে অৱদান আগবঢ়াইছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহ একবিংশ শতিকাৰ প্ৰয়োজন পূৰণৰ সৈতে খাপ নেখায়। তেওঁ আই বি এছ এ ৰাষ্ট্ৰসমূহক নিৰাপত্তা পৰিষদৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সংস্কাৰ সাধন কৰাটো অতি প্ৰয়োজনীয় বুলি স্পষ্টভাৱে কবলৈও আহ্বান জনায়। শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ আৰু সৌৰ শক্তিৰ দৰে বিভিন্ন খণ্ডত আই বি এছ এৰ পুঁজিৰ অধীনত বিশ্বৰ 40খন দেশত চলি থকা ভালেমান প্ৰকল্পৰ কাম কাজৰ শ্ৰীমোদীয়ে প্ৰশংসা কৰে। তেওঁ দক্ষিণ দক্ষিণ সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে বিভিন্ন জলবায়ু উপযোগী কৃষি ব্যৱস্থাৰ বাবে আই বি এছ এ পুঁজি গঠন কৰাৰ বাবেও প্ৰস্তাৱ আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাই আয়োজন কৰা এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ লগতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিঅ' লুলা ডা চিলভায়ো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জোহান্সবাৰ্গক অনুষ্ঠিত জি টুৱেণ্টি সন্মিলনৰ সুযোগতে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত জি টুৱেণ্টি সন্মিলন গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাই লোৱা প্ৰচেষ্টাৰ শলাগ লয়। দুয়োগৰাকী নেতাই উভয় ৰাষ্ট্ৰৰ মাজৰ সম্বন্ধৰ ভেটিস্বৰূপ ঐতিহাসিক সম্পৰ্কৰ বিষয়ে স্মৰণ কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ বিষয়েও পৰ্যালোচনা কৰিছে। গোলকীয় দক্ষিণৰ কণ্ঠ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে একেলগে কাম কৰাৰ বাবেও নেতা দুগৰাকীয়ে সহমত প্ৰকাশ কৰে। বাণিজ্যৰ বিনিয়োগ, খাদ্য সুৰক্ষা, দক্ষতা বিকাশ, খনি, যুৱ বিনিময় আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্কৰ দৰে খণ্ডসমূহত লাভ কৰা সাফল্যৰ বাবে দুয়োগৰাকী নেতাই সন্তোষ ব্যক্ত কৰে। তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল, ৰাজহুৱা আন্তঃগাঁথনি, জটিল খনিজাত দ্ৰব্য আদিৰ দৰে বিষয়ত সহযোগিতা অধিক গভীৰ কৰি তোলাৰ বিভিন্ন উপায় সন্দৰ্ভতো পৰ্যালোচনা কৰে। দক্ষিণ আফ্ৰিকাত ভাৰতীয় কোম্পানীসমূহৰ বৰ্ধিত উপস্থিতিক দুয়োগৰাকী নেতাই আদৰণি জনোৱাৰ লগতে আন্তঃগাঁথনি, প্ৰযুক্তি উদ্ভাৱন, খনি আৰু ষ্টাৰ্টআপ পৰিস্থিতি তন্ত্ৰৰ দৰে খণ্ডত বিশেষভাৱে পাৰস্পৰিক বিনিয়োগ বৃদ্ধি কৰাৰ বাবে সন্মতি জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি অন্ধ্ৰপ্ৰদেশৰ পালাসমুদ্ৰমৰ নেশ্যনেল একাডেমী অব কাষ্টমছ, ইনডাইৰেক্ট টেক্সেছ এণ্ড নাৰ্কটিক্স চমুকৈ নাছিনত অসামৰিক সেৱা বিষয়ৰ প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ সীমা শুল্ক আৰু জি এছ টি দক্ষতা বিকাশৰ এটা মূল কেন্দ্ৰ হিচাপে শিক্ষানুষ্ঠানখনৰ দ্ৰুত বিকাশৰ প্ৰশংসা কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাছিনৰ নতুন চৌহদ উদ্বোধন কৰাৰ বিষয়েও অনুষ্ঠানত স্মৰণ কৰে। ভৱিষ্যতৰ উৎকৃষ্ট বিষয় হিচাপে দক্ষতা বিকাশৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰি আছে বুলি তেওঁ কয়। 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসামৰিক সেৱাৰ বিষয়াসকলৰ ভূমিকাৰ বিষয়ে ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে দলীয় কৰ্ম, সামূহিক বিকাশ আদিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ যুৱ বিষয়াসকলক ব্যক্তিগত সাফল্যতকৈ দলগত সফলতাক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। অবিৰত শিক্ষণ আৰু সংস্কাৰৰ বাবেও মানসিক প্ৰস্তুতি চলাবলৈ তেওঁ লগতে প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে AI, NLP, মেচিন লাৰ্ণিং, ব্লকচেইন আদিৰ দৰে নতুন নতুন প্ৰযুক্তিৰ বিষয়ে অৱগত হবলৈ প্ৰশিক্ষাৰ্থীসকলক প্ৰেৰণা যোগায়। কাৰ্যদক্ষতা বৃদ্ধি, স্বচ্ছতা আৰু নাগৰিকসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এই আহিলাসমূহে গুৰুত্বপূৰ্ণ সুযোগ আগবঢ়ায় বুলিও তেওঁ উল্লেখ কৰে। নিৰ্বাচন আয়োগে আজি কয় যে বিশেষ সংশোধনী দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ পিছৰে পৰা ভোটদাতাসকলৰ মাজত 50,47,00,000তকৈ অধিক গণনা প্ৰপত্ৰ বিতৰণ কৰা হৈছে। চলিত মাহৰ 4 তাৰিখৰ পৰা 9খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। অহা বছৰৰ 7 ফেব্ৰুৱাৰী চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ লগে লগে ভোটাৰ তালিকাৰ বৃহৎ পৰিসৰৰ পুনৰীক্ষণৰ সামৰণি পৰিব। জম্মু কাশ্মীৰ প্ৰশাসনে চলিত মাহৰ 26 তাৰিখে সংবিধান দিৱস উদযাপনৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। আমাৰ সংবাদদাতাৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা খণ্ডক সাংবিধানিক মূল্যবোধৰ প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সাংবিধানিক মূল্যবোধৰ প্ৰসাৰৰ বাবে পুৱা 11 বজাত প্ৰস্তাৱনা পাঠ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জম্মু কাশ্মীৰৰ সোণশিলৰ খনিজ ব্লকৰ প্ৰথমটো নিলাম কাইলৈ জম্মুত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। এই অনুষ্ঠানৰ নেতৃত্ব দিব কয়লা মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। এই উপলক্ষে মুখ্যমন্ত্ৰী উমৰ আব্দুল্লা আৰু উপ মুখ্যমন্ত্ৰী সুৰেন্দ্ৰ কুমাৰ চৌধুৰী উপস্থিত থাকিব। খনি মন্ত্ৰালয়ে কয় যে ইয়াৰ দ্বাৰা কেন্দ্ৰ ৰাষ্ট্ৰৰ শক্তিশালী অংশীদাৰিত্বৰ অঞ্চলটোৰ বাবে এই পদক্ষেপৰ কৌশলগত গুৰুত্ব প্ৰতিফলিত হয়। এই মাইলৰ খুঁটিয়ে 2015 চনত খনি আৰু খনিজ আইনৰ অধীনত প্ৰৱৰ্তিত খনন সংস্কাৰক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। অনন্তনাগ, ৰাজৌৰী আৰু পুঞ্চ জিলাত প্ৰায় 314 হেক্টৰ ভূমি সামৰি লোৱা মুঠ 7টা চূণশিলৰ ব্লক চিনাক্ত কৰা হৈছে। এই জমাস্থানসমূহত চিমেণ্ট উৎপাদন, নিৰ্মাণ আৰু অন্যান্য ঔদ্যোগিক প্ৰয়োগৰ বাবে উচ্চমানৰ চূণশিলৰ যথেষ্ট সম্ভাৱনা দেখা যায়। গুৱাহাটীত চলি থকা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে খেল সমাপ্ত হোৱাৰ সময়লৈকে নিজৰ প্ৰথম ইনিংছত এটা উইকেট নেহেৰুৱাকৈ 9 ৰাণ সংগ্ৰহ কৰে। খেল সামৰাৰ পৰত KL ৰাহুলে 2 আৰু যশস্বী জয়ছোৱালে 7 ৰাণ কৰি বেট ধৰি আছিল। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই কালি প্ৰথম ইনিংছত 6টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 247 ৰাণৰ পৰা খেল আৰম্ভ কৰি আজি 8টা উইকেট হেৰুৱাই 489 ৰাণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G20 শীৰ্ষ সন্মিলনৰ সামৰণি সত্ৰত গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহক উদগনি যোগাৰ উদ্দেশ্যে বুনিয়াদী পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা চমুকৈ IBSA কেৱল 3খন দেশৰ এটা গোটেই নহয়, বৰঞ্চ ই 3খন মহাদেশ, 3খন বৃহৎ গণতন্ত্ৰ, 3টা প্ৰধান অৰ্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি মত ব্যক্ত কৰিছে। গুৱাহাটীত চলি থকা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে খেল সমাপ্ত হোৱাৰ সময়লৈকে নিজৰ প্ৰথম ইনিংছত 1টা উইকেট নেহেৰুৱাকৈ 9 ৰাণ সংগ্ৰহ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।